নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বৰ অসমৰ ভেটিগৰুটা স্বৰ্গদেউ চাউলুং চুকাফাৰ অপৰিসীম অৱদানক সোঁৱৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱসৰ আয়োজন, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা মন্ত্ৰী গোটৰ সৈতে পৰহিলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক, নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত কালিৰে পৰা অনুষ্ঠিত হৰ্ণবিল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশ, আৰু মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ নামিবিয়াৰ বিৰুদ্ধে 13-0 গ'লত বিজয় সাব্যস্ত কৰি অভিযান আৰম্ভ। বৰ অসমৰ ভেটিগৰুটা স্বৰ্গদেউ চাউলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সোঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চাউলুং চুকাফাক সোঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বাৰ্তা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই বাৰ্তাত অসমীয়া জাতিৰ ৰূপৰেখা অংকন কৰা স্বৰ্গদেউজনাই সবল নেতৃত্ব, বিচক্ষণ চিন্তা আৰু দূৰদৰ্শী সিদ্ধান্তৰে জাতিটোক মহীয়ান কৰি গৈছে বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই দিৱস উদযাপনে অসমৰ আহোম যুগৰ ঐতিহ্য আৰু গৌৰৱক প্ৰতিপন্ন কৰাৰ লগতে ৰাজ্যখনৰ চহকী সংস্কৃতিক সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ উৎসাহ যোগায়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ নাজিৰা খেলপথাৰত অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ বাবে পৰামৰ্শ আগবঢ়াই প্ৰস্তুত কৰা এই প্ৰতিবেদনৰ বিৰুদ্ধে কালি বাক্সা জিলাৰ চাপাগুৰি কলেজ শাখাৰ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মহাবিদ্যালয়খনৰ চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে চিমলা বজাৰলৈ প্ৰতিবাদী সমদল উলিওৱা হয়। এই সমদলত ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে কালি জোৰ সমদল উলিওৱা হয়। সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতি আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজে এই প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন ভালদৰে নপঢ়াকৈ একাংশই প্ৰতিবাদী কাৰ্যসূচী চলাই আছে বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই প্ৰতিবেদনত সকলোৰে সুবিধা হোৱাকৈ ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। প্ৰতিবেদনখনত কোনো জনগোষ্ঠীৰ প্ৰতি যাতে অন্যায় নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। কোকৰাঝাৰত প্ৰতিবাদ সাব্যস্ত কৰাসকলেও প্ৰতিবেদনখন নপঢ়াৰ ফলতেই এনেধৰণৰ কাৰ্যসূচী লৈছিল বুলিও তেওঁ কয়। উল্লেখযোগ্য যে এই প্ৰতিবেদন দাখিল কৰা মন্ত্ৰীগোটে অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে পৰহিলৈ আলোচনাত মিলিত হ'ব। ইপিনে বিৰোধী দলসমূহে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ এই প্ৰতিবেদনক সমালোচনা কৰিছে। কালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এখন সংবাদমেলত এই প্ৰতিবেদন সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে দাখিল কৰা হৈছে বুলি মত প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এই প্ৰতিবেদনৰ কোনো সুফল জনগোষ্ঠীসমূহে লাভ নকৰে বুলি উল্লেখ কৰে। নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত কালিৰে পৰা 10-দিনীয়াকৈ 26 সংখ্যক হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোককথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সাংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। কিছামা গাঁৱৰ ইউনিটি প্লাজাত কালি বিয়লি 4 বজাত উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই বছৰ ব্ৰিটেইন, আয়াৰলেণ্ড, ফ্ৰান্স, অষ্ট্ৰিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্ৰদেশে সহযোগী হিচাপে যোগদান কৰিছে। হৰ্ণবিল মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে যে এই মহোৎসৱে নগাসকলৰ চহকী সংস্কৃতি আৰু বিচিত্ৰতা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই হৰ্ণবিল মহোৎসৱ নাগাসকলৰ জীৱন আৰু জীৱিকাৰ লগতে সংস্কৃতি প্ৰতিফলন আৰু আগুৱাই নিয়াৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। সন্ধিয়াৰ ভাগলৈ আয়োজিত সাংস্কৃতিক অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। প্ৰায় 2 দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৰ্ণবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকৰ্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ ল'ব। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে দিয়া এটা বিবৃতি অনুসৰি কাইলৈ পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা 5 বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। পুৱা 8 বজাৰ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ হোজাই পৰিচালনা কৰিব। ইয়াৰ পাছতে উলিয়াবলগীয়া শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰিব। একেদৰে ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই পবিত্ৰ ভাগৱত পাঠ কৰিব। ভাগৱত ভ্ৰমণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নাম দলসমূহে থিয় নাম পৰিৱেশন কৰিব। আবেলি হ'বলগীয়া মুকলি সভাত সুৰজমল সাহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু উপস্থিত থাকিব। মহোৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বুবুল চন্দ্ৰ দাসে উন্মোচন কৰিব। এই অনুষ্ঠানত পুৰীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। সন্ধিয়া বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব। মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ 4 ডিচেম্বৰত কেইবাটাও কাৰ্যসূচী ৰখা হৈছে। সেইদিনা হ'বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণী পাঠকে অংশ ল'ব। বিশ্বনাথ জিলাৰ গহপুৰ লৌগুটিৰ পৰা বন বিভাগে কালি 7 জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ পূব বনাঞ্চলিক কাৰ্যালয়ৰ গমিৰিৰ বন বিষয়া আৰু বনকৰ্মীয়ে অভিযান চলাই চিকাৰীকেইজনক গ্ৰেপ্তাৰ কৰে। চোৰাং চিকাৰীকেইজনৰ পৰা 2 জাই গুলীসহ হস্তনিৰ্মিত সঁজুলি উদ্ধাৰ কৰে। গ্ৰেপ্তাৰ কৰা গড় চিকাৰীকেইজন বিশ্বৰূপ মেলি, ৰণুজ পেগু, বিমল পানচুং আৰু বিৰগু পেগু বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। সোধা পোছাৰ বাবে বন বিভাগে আন 3জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত বিশ্বনাথ জিলা বন প্ৰাধিকাৰী বিষয়া ঋতুপৰ্ণ বৰাই এইদৰে কয়।
এবাৰ এটা মানে ৰাইন কোচিং কৰিবলৈ এটেম্প ল'ব আৰু আমি প্ৰথমতে বিশ্বৰূপ মিলি নামৰ মানুহজনক আমি এৰেষ্ট কৰোঁ। তেখেতৰ ঘৰৰ পৰা 2টা এমুনিশ্যন গুলি আমি উদ্ধাৰ কৰোঁ। তাৰপিছত ক্ৰমান্বয়ে এনেকৈ ইনভেষ্টিগেশ্যন কৰি আমি আৰু 5জন মানুহক ডিটেইন কৰোঁ। টোটেল এতিয়া এই অফেন্সত জড়িত 7জন মানুহ জড়িত হৈ আছে। এজন অলৰেডি জেলত আছে, এজন ডিটেনশ্যনত আছে, বাকীকেইজন এৰেষ্ট কৰা হৈছে। তো এখেতসকলৰ পিছত আজি আমাৰ এটা ৰাইফল এটা উদ্ধাৰ কৰা হয়। এইটো ইষ্টাৰ্ণ ৰেঞ্জ কেমেৰি আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন ৰেঞ্জৰ এটা জইণ্ট অপাৰেশ্যন বিশ্বনাথ ৱাইল্ড ডিভিজনৰ। তো এইটো আমি সময়টো ধৰি পৰাৰ কাৰণে এটা ভাল হৈছে যে তেখেতসকলে মানে এইটো কোচিংটো কৰিব নোৱাৰিলে।
যোৰহাট জিলাৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰী চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন আৰু পৰিচালনা সন্দৰ্ভত আলোচনা কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ বাগিচাডুবি গাঁৱত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত খুচবু ৰাজভৰ নামৰ এগৰাকী যুৱতীৰ মৃত্যু হয়। আনহাতে আজি পুৱাৰ ভাগতো একেটা অঞ্চলৰে মানসিং চৌহান নামৰ এজন লোক হাতীৰ আক্ৰমণত আহত হয়। মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে 13-0 ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। ইপিনে তামিলনাডুৰ মাদুৰাইত চলি থকা পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকীত ভাৰতে আজি লীগ পৰ্যায়ৰ চূড়ান্ত খেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফাৰ অপৰিসীম অৱদানক সুঁৱৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱসৰ আয়োজন। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা মন্ত্ৰীগোটৰ সৈতে পৰহিলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক আৰু মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ নামিবিয়াৰ বিৰুদ্ধে 13-0 বিজয় সাব্যস্ত কৰি অভিযান আৰম্ভ। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।